গুড ইভিনিং, এইটো আকাশবাণী কহিমা চামলগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। পহিলা হেডলাইন্স, সেন্টাৰ পৰা ৰোড ছেফটি কে আগবঢ়াই দিবলৈ কাৰণে ৰাডাৰ স্পীড মেজাৰমেণ্ট কাৰণে নতুন ৰুলছ জনাই দিছে। নাগালেণ্ড মেডিকেল ষ্টুডেণ্টছ এছ'চিয়েশ্যন পৰা বেকডোৰ এপইণ্টিজ লগা ৰেগুলাৰাইজেশ্যন নিমিত্তে চৰকাৰৰ পৰা দিয়া হুকুম লগা নিন্দা কৰি দিছে। নাগালেণ্ড ষ্টেট ছাৰ্ভিচ এমপ্লয়িজ এছ'চিয়েশ্যন পৰা ইঞ্চুৰেঞ্চ ডেড লকতে জলদি চৰকাৰ লগা দখল কাৰণে মাতিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কৈছে গুড ফ্ৰাইডেতে আমি খান পৰা জিজাছ খ্ৰাইষ্ট লগা বলিদানকে ইয়াদ কৰি দিয়ে। এতিয়া পূৰা খবৰ। লিগেল মেট্ৰলজি জেনেৰেল ৰুলছ 2011 নিজেতে চেণ্টাৰ পৰা গাড়ী লগা স্পীড মেজাৰ কৰি দিবলৈ কাৰণে চলাই দিয়া ৰাডাৰ ইকুইপমেণ্ট কাৰণে নতুন ৰুলছ জনাই দিছে। কনজিউমাৰ এফেয়াৰ্ছ, ফুড আৰু পাব্লিক ডিষ্ট্ৰিবিউচন লগা মিনিষ্ট্ৰীৰ পৰা আজি এটা ষ্টেটমেণ্টে কৈ দিছে কি ৰোড ছেফটি আৰু ট্ৰাফিক এনফৰ্চমেণ্টে ফেয়াৰনেছ বঢ়াই দিবলৈ ভাৱনা কৰি দিয়ে। এইটো ৰুলছ জুলাই মহিনা 1 তাৰিখৰ পৰা লাগু হৈ যাব। এইটো ৰুলছ নিজেতে চব ৰাডাৰ বেছড স্পীড মেজাৰমেণ্ট ডিভাইচেছবিলাকে লিগেল মেট্ৰলজি অথৰিটিজৰ পৰা জাজ আৰু ভেৰিফাই কৰি দিব লাগিব। মিনিষ্ট্ৰীৰ পৰা কৈছে জাজ কৰি দিয়া ৰাডাৰ বস্তু পৰা ঠিক কাম, কানুন মানি দিয়া আৰু চাহী কানুন লাগু কৰি দিয়া চাফা কাম, পাব্লিক বিশ্বাস আৰু ৰাস্তাতে ছেফটি আনি দিব, কমতি অন্যায় আৰু সজাইবিলাক আৰু চাইণ্টিফিকেলি চাবিত হোৱা স্পীড চেকছতে আৰু বেছি আত্মবিশ্বাস পৰা চিটিজেন্স খানকে লাভ হ'ব বুলি বি এইটোহে কৈ দিছে। ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন নিজেতে 147 এছিষ্টেণ্ট প্ৰফেচাৰ্ছ আৰু লাইব্ৰেৰিয়ানছ খানকে চামিল আৰু ৰেগুলাৰাইজ কৰি দিবলৈ কাৰণে ষ্টেট চৰকাৰৰ পৰা জাৰি কৰি দিয়া হুকুমকে নাগালেণ্ড মেডিকেল ষ্টুডেণ্টছ এছ'চিয়েশ্যন NMSA পৰা জোৰ পৰা নিন্দা কৰি দিছে। NMSA পৰা দিয়া এটা প্ৰেছ ৰিলিজহে কৈ দিছে কি এইটো অৰ্ডাৰ পৰা কনষ্টিটিউচন লগা আৰ্টিকল 14 আৰু 16 নিজেতে থকা ৰাইটছ আৰু অপৰচুনিটিজকে বিৰোধ কৰি দিয়ে, যোনটোৰ পৰা কানুন আগেতে ইকুৱেলিটি আৰু পাব্লিক এমপ্লয়মেণ্টে একে সমান অৱসৰ গেৰাণ্টি কৰি দিয়ে। এইটো ফেচলাৰ পৰা কোৱালিফাইড এক্সপিৰিয়েঞ্চ খান লগা মেৰিট, পাৰ্চিভিৰেঞ্চ আৰু আশাবিলাকে নজৰ আন্দাজ কৰি দিয়ে, যোন খান নাগালেণ্ড পাব্লিক ছাৰ্ভিচ কমিশ্যন পৰা কম্পিট কৰিবলৈ তৈয়াৰীতে থাকি আছে। এইটো লগতে জুৰি কিনা NMSA পৰা ষ্টেট চৰকাৰকে দেৰি নকৰি দি কিনে এইটো অৰ্ডাৰকে কেঞ্চেল কৰি দিবলৈ আৰু চব ইৰেগুলাৰ ৰেগুলাৰাইজেশ্যনছবিলাকে ৰখাই দিবলৈ অনুৰোধ কৰি দিছে। আৰু আগে এটা ফিয়াৰ অ'পেন আৰু মেৰিট বেছ ছেলেকশ্যন প্ৰচেছ কাৰণে চব খালী থকা পষ্টবিলাককে NPSC ইয়া NSSBকে পঠাই দিবলৈ কাৰণে বি এইটোহে মাং কৰিছে। কনফেডাৰেশ্যন অফ অল নাগালেণ্ড ষ্টেট ছাৰ্ভিচ এমপ্লয়িজ এছ'চিয়েশ্যন কেনচিয়াৰ পৰা চীফ মিনিষ্টাৰ হেল্থ ইঞ্চুৰেঞ্চ স্কীম CMHIS ইঞ্চুৰেঞ্চ ডেড লকতে জলদি চৰকাৰ লগা দখল কাৰণে মাতিছে। কেনচিয়াৰ পৰা জাৰি কৰি দিয়া এটা প্ৰেছ ষ্টেটমেণ্টহে কৈ দিছে কি এইটো এছ'চিয়েশ্যন পৰা ফিউচাৰ জেনেৰেলি ইণ্ডিয়া ইঞ্চুৰেঞ্চ FGII আৰু CMHIS নিজেতে এম্পেনেল্ড হস্পিটেলছ মাজতে জাৰি থকা বিয়া অৱস্থা ওপৰতে নাগালেণ্ড হেল্থ প্ৰটেকশ্যন ছচাইটি NHPS লগা চীফ এক্সিকিউটিভ অফিচাৰ থাৱা চিলান কে লগতে যোৱাকালি টিঅখান লগা হেডকোৱাৰ্টাৰ্ছতে এটা লম্বা আলোচনা কৰিছিলে। এইটো ষ্টেটমেণ্ট পৰা এইটো মাছলাৰ ওপৰতে ডাঙৰ চিন্তা ভাৱনা জনাই দিছে, যোনটোৰ পৰা বেনিফিচিয়াৰিজ আৰু বিশেষ কৰি ষ্টেট এমপ্লয়িজ আৰু জেনেৰেল পাব্লিক কাৰণে হেল্থ কেয়াৰ ছাৰ্ভিচেছ ডে ৰোকাৱট আনি দি আছে। এইটো মিটিং সময়তে এছ'চিয়েশ্যন পৰা আচল দিগদাৰীকে বুজি পাইছে বুলি জনাই দি কিনা এইটো মাছলা ফেচলা নহয় যা তাক কাৰণে এম্পেনেল্ড হস্পিটেলছবিলাকে সহযোগ কৰি দিবলৈ আৰু থকা টকা পইচা লগা দিগদাৰীকে হাল কৰি দিবলৈ এটা টেম্পৰৰী টকা পইচা ব্যৱস্থা কৰি দিবলৈ কাৰণে চৰকাৰকে অনুৰোধ কৰি দিছে। কেঞ্চিয়াপাৰা আৰু আগে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, নেশ্যনেল হেল্থ অথৰিটি আৰু ষ্টেট চৰকাৰকে FGII লগতে এইটো মাছলাকে হাল কৰি দিবলৈ কাৰণে সময়তে কদম লৈ দিবলৈ আৰু এইটো স্কীম লগা কামকে ৱাপাছ ঠিক বনাই দিবলৈ অনুৰোধ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কৈছে গুড ফ্ৰাইডেতে আমি খান পৰা জিজাছ খ্ৰাইষ্ট লগা বলিদানকে ইয়াদ কৰি দিয়ে। এটা পষ্টে প্ৰধানমন্ত্ৰীৰ পৰা এইটো বি কৈছে কি এইটো দিন পৰা আমি খানকে কাইণ্ডনেছ আৰু কম্পেশ্যনকে যতন কৰি দিবলৈ আৰু সদায় ডাঙৰ মন ৰাখি দিবলৈ প্ৰেৰণা দিয়ে। শ্ৰীমোদীৰ পৰা আশা কৰিছে কি শান্তি আৰু একতা লগা এইটো ভাৱনা সদায় কায়েম থাকিব। আপনি খান আকাশবাণী কহিমাপরা খবর দিয়া শুনে আছে। জলদি তাজা খবর শুনবলে কারণে আপনি খান পর আকাশবাণী লাগা এক্স হ্যান্ডেলস AIR নিউজ এলার্ট আর AIR আন্ডারস্কোর কহিমাকে ফলো করে দিবলে পারিব। আপনি খান পর এই খবর বুলেটিনকে নিউজ অন এয়ার অ্যাপ আর ইউটিউব চ্যানেল AIR নিউজ কহিমাতে বি শুনবলে পারিব। আপনি খান আকাশবাণী কহিমাপরা খবর দিয়া শুনে আছে। ইলেকট্রনিক্স আর আইটি মিনিষ্টার অশ্বিনী বৈষ্ণবরা কৈছে যা 10 সাল সময়তে ইলেকট্রনিক ম্যানুফ্যাকচারিং 5 গুণা বড়ি যাইছে। আজি মানেশ্বর গুড়গাঁওতে রিপোর্টার্স খান লগতে কথা কই থাকাতে শ্রী বৈষ্ণবরা কৈছে মেক ইন ইন্ডিয়া কদম নিমিতে ইলেকট্রনিক ম্যানুফ্যাকচারিং সেক্টরতে একটা ডাঙর বড়তি হয়েছে। টিওপরা কৈছে ইলেকট্রনিক এক্সপোর্ট বি যা 10 সাল সময়তে 6 গুণা বড়ি যাইছে আর এইটুপরা 3,25,000 কোটি টাকা রক পার করে লৈছে। ইউনিয়ন মিনিষ্টারপরা এইটুবি কই দিছে কি প্রধানমন্ত্রী নরেন্দ্র মোদীপরা হালিতে ইলেকট্রনিক কম্পোনেন্ট ম্যানুফ্যাকচারিং স্কিম মঞ্জুর করে দিছে যুন্টুপরা ইলেকট্রনিক ম্যানুফ্যাকচারিং ইকোসিস্টেমকে আরও বি ভাল বনাই দিব আর রোজগার উন্নতি আনি দিব।
प्रधानमंत्री श्री नरेंद्र मोदी जी के मेक इन इंडिया में एक बहुत बड़ी सक्सेस है इलेक्ट्रॉनिक्स मैन्युफैक्चरिंग। 10 वर्षों में इलेक्ट्रॉनिक्स मैन्युफैक्चरिंग 5 टाइम्स बढ़ी है और इलेक्ट्रॉनिक्स के एक्सपोर्ट 6 टाइम्स बढ़े। करीब 25 लाख लोग रोजगार में हैं इलेक्ट्रॉनिक्स सेक्टर में। ओवर अ पीरियड ऑफ टाइम इलेक्ट्रॉनिक्स की डिज़ाइन कैपेबिलिटीज भारत में आने लगी। डिज़ाइन कैपेबिलिटीज में कई तरह के कॉम्प्लेक्स प्रोडक्ट, टेलीकॉम के नेटवर्क इक्विपमेंट, AI कैमराज, ऑटोमोबाइल इलेक्ट्रॉनिक्स से रिलेटेड प्रोडक्ट्स, मेडिकल इलेक्ट्रॉनिक्स से रिलेटेड प्रोडक्ट्स, पावर इलेक्ट्रॉनिक्स के प्रोडक्ट्स, सिग्नलिंग एंड सिक्योरिटी सिस्टम्स के प्रोडक्ट्स, इन सब का डिज़ाइन मैन्युफैक्चर भारत में होने लगा है।
সেন্টারপরা আজি কথা সাফা জনাই দিছে কি মে মহিনা পহিলা তারিখপরা একটা স্যাটেলাইট বেসড টোলিং সিস্টেম শুরু করে দিয়া ওপরতে কোনো বি ফেসলা লই দিয়া নাই। মিডিয়া লগা কিছুমান ভাগপরা দাওয়া করে দিয়াকে নাম মঞ্জুর করে দি কিনা রোড ট্রান্সপোর্ট আর হাইওয়েজ লগা মিনিষ্ট্রিপরা কই দিছে কি এইটো লগতে জুড়ি কিনা মিনিষ্ট্রি আর ন্যাশনাল হাইওয়েজ অথরিটি অফ ইন্ডিয়ারপরা কোনো বি ফেসলা লই দিয়া নাই। মিনিষ্ট্রিপরা কইছে কোনো বি দিগদারি আর রুকাওয়ট না থাকি কিনা গাড়িবিলাকে টোল প্লাজাস পার করে দিবলে আর সফার লগা সময় কমাই দিবলে কারণে বাছি লওয়া ইয়া সিলেক্টেড টোল প্লাজাসতে একটা অটোমেটিক নাম্বার প্লেট রিকগনিশন ANPR ফাস্টেগ বেসড বেরিয়ারলেস টোলিং সিস্টেম লাগু করে দিয়া হব। এই সিস্টেম পর টোল ডিডাকশন কারণে অটোমেটিক নাম্বার প্লেট রিকগনিশন টেকনোলজি আর মজুদ থাকিয়া ফাস্টেগ সিস্টেমকে জুড়াই দিব। এই সিস্টেম নিচেতে হাই পারফরমেন্স ANPR ক্যামেরাস আর ফাস্টেগ রিডার্স পর চিনি লওয়া মতে গাড়িবিলাকে টোল চার্জ করে দিয়া হব। টোল প্লাজাসতে গাড়িবিলাক রাখবলে জরুরত না থাকিব। কানুন না মানি দিয়া অবস্থাতে ই নোটিসেস জারি করে দিয়া হব আর পেমেন্ট নকরি দিলে মানে ফাস্টেগ সাসপেন্ড হয়ে যাব আর দুসরা বাহন লগতে জোড়া সাজাইবিলাক বি লাগু হয়ে যাব। জয়েন্ট এন্ট্রেন্স এক্সামিনেশন GMAN 2025 লাগা রিজাল্ট আহিয়া কালি জনাই দিয়া হব। ন্যাশনাল টেস্টিং এজেন্সিপর একটা স্টেটমেন্টে কই দিছে কি GMAN 2025 সেশন 2 লাগা ফাইনাল এন্সার কি আজি দিনপর GMAN ওয়েবসাইটে ডাউনলোড কারণে উপলব্ধ আছে। শ্রীমদ ভগবত গীতা আর ভারত মুনি লাগা নাট্যশাস্ত্রকে ইতিয়া ইউনেস্কো লাগা মেমরি অফ দ্য ওয়ার্ল্ড রেজিস্টারতে সামিল ইয়া ইনস্ক্রাইব করে দিছে। সোশ্যাল মিডিয়া ওপরতে ইউনিয়ন মিনিষ্টার গজেন্দ্র সিং শেখাওয়ত পর ডালি দিয়া একটা পোস্ট জবাবতে প্রধানমন্ত্রী নরেন্দ্র মোদী পর এইটু ইনক্লুশন ইয়া সামিল করে দিয়াকে ইন্ডিয়া লাগা টাইমলেস উইস্টম আর রিচ কালচারকে দুনিয়া পর চিনি লওয়া কাম হিসাবতে প্রশংসা করে দিছে। টিওপরা এইটুবি কই দিছে কি দুইটাবি গীতা আর নাট্য শাস্ত্রপরা সেঞ্চুরিজ কারণে সিভিলাইজেশন আর কনসিয়াসনেসকে যতন করে দিয়েছে আর এই জ্ঞান পর দুনিয়াকে প্রেরণা দিয়া জারি থাকি আছে।
With this historic feat, India now has 14 inclusions in UNESCO's Memory of the World Register, which is a global initiative that preserves documentary heritage with superlative value. It recognizes important historical texts, manuscripts, and documents that have influenced the societies across generations. The Bhagavad Gita is a sacred dialogue between Lord Krishna and Arjuna, which has been widely regarded for its spiritual and philosophical prominence. On the other hand, the Natya Shastra, which was composed by ancient sage Bharat Muni, is considered to be a foundational text on performing arts like theater, arts and dance. Bhanu Pratap Singh, Akashwani News, Delhi.
Khobar seste headlines are ek bar janai diya se. সেন্টাৰৰ পৰা ৰোড চেফটিকে আগবঢ়াই দিবলৈ কাৰণে ৰাডাৰ স্পীড মেজাৰমেণ্ট কাৰণে নতুন ৰুলছ জনাই দিছে। নাগালেণ্ড মেডিকেল ষ্টুডেণ্টছ এছ'চিয়েশ্যন পৰা বেকডৰ এপইণ্টিছ লগা ৰেগুলাৰাইজেশ্যন নিমিত্তে চৰকাৰৰ পৰা দিয়া হুকুম লগা নিন্দা কৰি দিছে। নাগালেণ্ড ষ্টেট ছাৰ্ভিছ এমপ্লয়িজ এছ'চিয়েশ্যন পৰা ইঞ্চুৰেঞ্চ ডেড লকতে জল্দি চৰকাৰ লগা দখল কাৰণে মাতিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কৈছে গুড ফ্ৰাইডেতে আমি খান পৰা জিজাছ খ্ৰাইষ্ট লগা বলিদানকে ইয়াদ কৰি দিয়ে। এইটো লগতে আজি চাম লগা খবৰ দিয়া শেষ কৰি আছে। আহিয়া কালি ফুজিৰ 7:25 বজাত ফুজিৰ লগা নাগামিজ খবৰ দিয়া শুনিবলৈ পাৰিব। গুড নাইট।